এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ডিব্ৰুগড়ক বৌদ্ধিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্ব আৰোপ কৰিছে। কালি ডিব্ৰুগড়ত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় বিদ্যালয়সমূহে গুণগত শিক্ষাৰ প্ৰসাৰেৰে দেশত মানৱ সম্পদ গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শৈক্ষিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জ্ঞান অন্বেষণৰ লগতে সৃষ্টিশীলতা, উদ্ভাৱনী কৌশল আৰু ন ন প্ৰযুক্তিৰ অৱলম্বনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক সবলীকৰণত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষক আহান জনায়। উল্লেখযোগ্য যে ডিব্ৰুগড় নগৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কনভয় ৰোডত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় 37 কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে কালি অনুষ্ঠিত মাংগলিক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ উপস্থিত থাকে। উল্লেখযোগ্য যে 2003 চনৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙিত ডাক বিভাগৰ ভৱনত অস্থায়ীভাৱে কেন্দ্ৰীয় বিদ্যালয়খনৰ পাঠদান চলি আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰে। এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগত ৰূপায়িত আঁচনিসমূহৰ কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। শ্ৰীসোণোৱালে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি পুঁজিৰ সঠিক ব্যৱহাৰৰ দ্বাৰা কাম কাজসমূহ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। কালিৰ বৈঠকত শক্তি, দক্ষতা বিকাশ, নিয়োগ আদি দপ্তৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলাখনৰ বিধায়ক কেইগৰাকী উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,550টা নিয়মীয়া শিক্ষক পদৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত ৰাখিছে। উচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত নথি পৰীক্ষণ স্থগিত থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে এই পদসমূহৰ নিযুক্তিৰ প্ৰক্ৰিয়াক লৈ একাংশ প্ৰাৰ্থীয়ে ওজৰ আপত্তি দৰ্শাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে পদসমূহৰ বাবে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ আৰম্ভ কৰিব নোৱাৰিব বুলি ৰায় দিছিল। পদসমূহৰ বাবে শিক্ষা সঞ্চালকালয়ে কালি খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাত প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ সম্পন্ন কৰে। দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ অহা 1 এপ্ৰিলত আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 120 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী ডি ডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতে অনুষ্ঠানটোৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰেলৱে উড়ন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উড়ন সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উড়ন সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। এই উদ্দেশ্যে কালি যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে সেতুখন পৰিদৰ্শন কৰি অন্তিম পৰ্যায়ৰ কাম কাজ সন্দৰ্ভত বুজ লোৱাৰ লগতে সভাস্থলী পৰিদৰ্শন কৰে। ঢকুৱাখনৰ নাৰায়ণপুৰ চাপৰিত প্ৰসাদ খাই 50 জনৰো অধিক লোক শৌচ, বমি, পেটৰ বিষ, মূৰৰ বিষত আক্ৰান্ত হৈছে। অসুস্থ লোকসকলক ঢকুৱাখানা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানেও চিকিৎসালয়ত 40 জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে অসুস্থসকলক লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল খেলোৱা হ'ব। বিয়লি 3:30 বজাত বিশাখাপট্টনমত হ'বলগীয়া 1খন খেলত দিল্লী কেপিটেলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হ'বলগীয়া 2খন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব। খেলখনত অংশগ্ৰহণ কৰাৰ বাবে চেন্নাই ছুপাৰ কিংছৰ দলটো কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। আনহাতে গুৱাহাটীক দ্বিতীয় গৃহ চহৰ হিচাপে ঘোষণা কৰা ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত আজি 2খন খেল খেলিব। গুজৰাট টাইটানছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ 1খেলত মুম্বাই ইণ্ডিয়ানছক 36 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।